وَيَا قَوْمِ هَذِهِ نَاقَةُ اللَّهِ لَكُمْ آيَةً فَذَرُوهَا تَأْكُلْ فِي أَرْضِ اللَّهِ وَلَا تَمَسُّوهَا بِسُوءٍ فَيَأْخُذَكُمْ عَذَابٌ قَرِيبٌ
হে মোৰ সম্প্ৰদায়, এইজনী হৈছে আল্লাহৰ উৰ, তোমালোকৰ বাবে নিদৰ্শন স্বৰূপ। এতেকে ইয়াক আল্লাহৰ ভূমিত চৰি খাবলৈ দিয়া, ইয়াক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা আশ শাস্তিয়ে তোমালোকক আক্ৰান্ত কৰিব।